বাতৰি পঢ়িছোঁ মৰমী কাশ্যপে আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং যোগে 71,000তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাষ্ট্ৰৰ প্ৰগতিলৈ কৃষকসকলৰ অৱদানৰ সন্মানাৰ্থে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক কুৱেইট ভ্ৰমণকালত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে। আৰু মহিলা ক্ৰিকেটত ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে নতুন অভিলেখ স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং যোগে 71,000তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ 45খন ঠাইত আয়োজিত এই নিযুক্তি মেলাত প্ৰধানমন্ত্ৰীয়ে ভাষণো দিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহ পূৰণৰ বাবে এই নিযুক্তি দিয়া হ'ব। 2022 চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা ৰোজগাৰ মেলা এতিয়ালৈকে 50খন চহৰত ৰাষ্ট্ৰীয় পৰ্যায়ত 13 বাৰ আয়োজন কৰা হৈছে। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত এটা পদক্ষেপ হিচাপে এই ৰোজগাৰ মেলাসমূহত লাখ লাখ নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে গৃহ পৰিক্ৰমা, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা আদি বিভাগত যোগদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজক কৰ্মসংস্থাপন প্ৰদানত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এই নিযুক্তিয়ে সহায় কৰিব। ৰাষ্ট্ৰৰ প্ৰগতিলৈ কৃষকসকলৰ অৱদানৰ সন্মানাৰ্থে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হ'ব। এই বিশেষ দিনটোত খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ, গ্ৰাম্য অৰ্থব্যৱস্থা সবলীকৰণ আৰু দেশৰ কৃষি ঐতিহ্য সংৰক্ষণত কৃষকসকলৰ ভূমিকাক স্মৰণ কৰা হ'ব। উল্লেখযোগ্য যে কৃষকসকলৰ ভূমিকা সন্মান যাচি তেওঁলোকৰ আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কৃষক মানধন যোজনা অন্যতম। এই আঁচনিসমূহৰ অধীনত আৰ্থিক সুৰক্ষা, বিপদাশংকা হ্ৰাসৰ উপায়ৰ লগতে কৃষকসকললৈ দীৰ্ঘম্যাদী সামাজিক সুৰক্ষা প্ৰদান কৰি আহিছে। দেশত চলিত বৰ্ষত অভিলেখ সংখ্যক 33,22,00,000 টন শস্য উৎপাদন কৰা হৈছে। বিগত বৰ্ষত এই পৰিমাণ 32,97,00,000 টন আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক কুৱেইট ভ্ৰমণকালত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে। প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত বিস্তৃত বুজাবুজিৰ চুক্তিৰে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ পৰিকাঠামো স্থাপন কৰা হৈছে। এই চুক্তিত প্ৰশিক্ষণ কাৰ্যসূচী, কৰ্মী বিনিময়, যুটীয়া সামৰিক অনুশীলন আৰু প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়ন সহযোগিতা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই চুক্তিৰ জৰিয়তে প্ৰতিৰক্ষা সঁজুলি যোগান আৰু যুটীয়া গৱেষণা পদক্ষেপৰো ব্যৱস্থা কৰা হৈছে, যাৰ ফলত দুয়োখন দেশৰ মাজত সামৰিক সম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাইছে। 2025-29 বৰ্ষ পৰ্যন্ত দুয়োখন দেশে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিভিন্ন কলাত্মক আৰু সাংস্কৃতিক পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ মাজত সুদৃঢ় সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰা হৈছে। এই কাৰ্যসূচীৰ দ্বাৰা উভয় দেশৰ সংগীত, নৃত্য, সাহিত্য আৰু নাটককে ধৰি একাধিক সৃষ্টিশীল শাখাত আদান প্ৰদানৰ সুবিধাৰ লগতে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু উৎসৱৰ আয়োজনতো গুৰুত্ব আৰোপ কৰা হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰতো 2025-28 বৰ্ষৰ ভিতৰত হ'বলগীয়া ক্ৰীড়াসমূহৰ বাবে দুয়োখন দেশৰ সহযোগিতাৰ কাৰ্যসূচী নিৰূপণ কৰা হৈছে। এই চুক্তিয়ে ক্ৰীড়া, চিকিৎসা, পৰিচালনা, সংবাদ মাধ্যম আৰু ক্ৰীড়া বিজ্ঞানক সামৰি লৈছে, যিয়ে দুয়োখন দেশৰ মাজত এথলেটিক সহযোগিতাৰ পথ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে কুৱেইটে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদান কৰা সিদ্ধান্তই পৰিৱেশ সহযোগিতাৰ দিশত নতুন পদক্ষেপৰূপে পৰিগণিত হৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশে সৌৰ শক্তিৰ নিয়োগক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাত একত্ৰিত হ'ব আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি কম কাৰ্বনযুক্ত উন্নয়নৰ লক্ষ্যত অৰিহণা আগবঢ়াব পাৰিব। ভাৰত আৰু কুৱেইটে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশভংগী গৰিহণা দিছে। দুয়োখন দেশে সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্ৰয়স্থল বিঘ্নিত কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনি ভাঙি পেলাবলৈও সকলোলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুৱেইট ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই সন্ত্ৰাসবাদ বিৰোধী অভিযান, চাইবাৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। বৈদেশিক মন্ত্ৰালয়ে এটা যুটীয়া বিবৃতিযোগে প্ৰকাশ কৰে যে দুয়োখন দেশে সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰদান কৰিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে দুয়োপক্ষই আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক সহযোগিতা আগবঢ়োৱা ধন তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াব বুলি সন্মতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বৰদিন উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতীয় কেথলিক বিশ্ব সন্মিলনে আয়োজন কৰা এই অনুষ্ঠানত শ্রীমোদীয়ে খ্রিষ্টিয়ান সম্প্রদায়ৰ কার্ডিনেল বিশপকে ধৰি গীর্জাৰ নেতৃস্থানীয় ব্যক্তিৰ সৈতে মত বিনিময় কৰিব। এয়া হৈছে দেশৰ কেথলিক গীর্জাঘৰত প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰা প্ৰথমটো এনে অনুষ্ঠান। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সুশাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰিব। আটাইবোৰ মন্ত্ৰালয় আৰু বিভাগৰ বিষয়ববীয়াই এই কৰ্মশালাত অংশগ্ৰহণ কৰিব। ডাঃ সিঙে লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে তত্বাৱধান কৰা স্বচ্ছতা অভিযানৰ চতুৰ্থ পৰ্যায়ৰ উত্তম পদ্ধতিসমূহৰ বিষয়ে এখন প্ৰদৰ্শনীও উদ্বোধন কৰিব। 2021ৰ পৰা 2024 চনলৈ প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগে আয়োজন কৰা এয়া হৈছে চতুৰ্থখন ৰাষ্ট্ৰীয় কৰ্মশালা। প্ৰতি বছৰে 19ৰ পৰা 25 ডিচেম্বৰলৈ উদযাপন কৰা সুশাসন সপ্তাহৰ ই এটা অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে। চতুৰ্থ সুশাসন সপ্তাহ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কয় যে সুশাসন ৰাষ্ট্ৰৰ প্ৰগতিৰ অন্যতম চাবিকাঠি। জনসাধাৰণৰ সামগ্ৰিক কল্যাণ আৰু উন্নতিৰ বাবে স্বচ্ছ, দক্ষ আৰু দায়িত্বশীল প্ৰশাসন ব্যৱস্থা অত্যাৱশ্যকীয় বুলিও তেওঁ মন্তব্য কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানবন্দৰত উড়ান যাত্ৰী কেফে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাই বিমান যাত্ৰীসকলক যথেষ্ট সকাহ দিছে। উল্লেখযোগ্য যে কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে এতিয়া কম মূল্যত উপলব্ধ হ'ব। ইতিমধ্যে কলকাতা বিমানবন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। এই কেফেখনৰ সফলতাৰ পাছৰ পৰ্যায়ত দেশৰ অন্যান্য বিমানবন্দৰসমূহতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে সদৰি কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত চৰকাৰৰ অটল উদ্ভাৱন অভিযান, ভাৰতৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা সন্দৰ্ভত নীতি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ সঞ্চালক ডঃ চিন্তন বৈষ্ণৱৰ সৈতে হোৱা এটা বিশেষ আলোচনাৰ প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপযোগে 9289094044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেশ্বটেগ আস্ক ইআইআৰ জৰিয়তেও সামাজিক মাধ্যম এক্সত প্ৰশ্ন সুধিব পাৰিব। বিহাৰৰ ঔৰংগাবাদ জিলাৰ মদনপুৰ আৰক্ষী চকী অঞ্চলত CRPF আৰু জিলা আৰক্ষীয়ে কালি IED উদ্ধাৰ কৰি নিৰাপত্তা বাহিনীৰ ওপৰত হ'ব পৰা সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰে। আৰক্ষীয়ে জনোৱা মতে বোমা নিষ্ক্ৰিয়কাৰী গোটৰ সহায়ত চক্ৰান্ধা এলেকাত 4টা IED নিষ্ক্ৰিয় কৰা হয়। এই বোমাসমূহ নিৰাপত্তাৰক্ষীক আক্ৰমণৰ উদ্দেশ্যে ৰখা হৈছিল। নিৰাপত্তা বাহিনীয়ে নক্সাল বিৰোধী অভিযান কালত বোমাসমূহ উদ্ধাৰ কৰে। আৰক্ষী জনোৱা মতে অঞ্চলটোত নক্সাল বিৰোধী অভিযান তীব্ৰতৰ হৈছে। ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই কালি মহিলা ক্ৰিকেটত নতুন অভিলেখ কৰে। বদোদৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত 91 ৰান কৰি মান্ধানাই 2024 বৰ্ষত সামগ্ৰিকভাৱে সংগ্ৰহ কৰা 1602 ৰানৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ লৰা ৱালভাৰ্টৰ 1593 ৰান অতিক্ৰম কৰি একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান কৰা খেলুৱৈৰূপে পৰিগণিত হয়। মাত্ৰ 37খন খেলতে খেলুৱৈগৰাকী অভিলেখৰ গৰাকী হৈছে। উল্লেখযোগ্য যে চলিত মাহতে T20ত 763 ৰানেৰে মান্ধানাই এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান কৰাৰ লগতে মহিলা T20 ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতকৰো অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিংযোগে 71,000তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাষ্ট্ৰৰ প্ৰগতিলৈ কৃষকসকলৰ অৱদানৰ সন্মানাৰ্থে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক কুৱেইট ভ্ৰমণকালত প্ৰতিৰক্ষা সহযোগিতাৰ পৰা সাংস্কৃতিক বিনিময়লৈকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট উন্নতি পৰিলক্ষিত হৈছে। আৰু মহিলা ক্ৰিকেটত ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে নতুন অভিলেখ স্থাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।